Good evening. Ito Akashwani Kohima. Samlaka Nagamis Corporate Se Muasula. Pohila Headlines. Union Minister Nitin Gadkari bra kushegi sarkar bra ahya 2 sal de highway development karone aro bishiwala northeast de mundigina kam kuriwole 10 lakh crore invest kuriwole ase. Union Home aro Cooperative Minister Amit Shah bra India laka cooperative sector de tangor patlaf takya tarif kurise. Commerce aro Industry Minister Piyush Goyal bra industry laka stakeholders ke sustainability trilawali aro global benchmark rakhiwole mun uthaise. Aro Union Minister Mansukh Mandavia bra Jawan Khan ke Bhim Rao Ambedkar laka sapna bra hikiwole kuise. Itya pura khobar. Sarkar bra aiha dui sal de deshpura de highway takutwar wala banai diwole karone 10 lakh crore toka invest kuriwole aro itu logode north east aro border jaga de bishi wala mundi kina kam kuriwole plan kuri ase. News agency ekta logode interview de road transport and highways minister Nitin Gadkari bra kuise ki aiha dui sal de desh laka infrastructure takara bara putli kuri di kina duniya de sobse phal ekta banai diwole upper center kam kuri ase. Tai kuise ki sarkar bra north east laka infrastructural pal wala banai dikina aro rasta United States de takya nishina banawole plan kuri ase. Minister bra kuise ki north east laka tiktari terrain aro bishi desh logode border osor hoa hisab huile rasta pal wala banawole urgent ase kuise. Tai kuise ki eastern states khan de 21,300 kilometer cover kurigina 3,70,000 crore toka laga 784 highway projects kuriwole ase. Itu projects majode road transport and highway ministry, National Highways Authority of India, aro National Highways and Infrastructure Development Corporation Limited ase. Shri Gadkari bra kuise ki north east de sarkar bra itu sal 1 lakh crore toka laga projects upar kam kuri ase. Union Home aro Cooperative Minister Amit Shah bra Modi sarkar bra Ministry of Cooperation bana bichi de India laga cooperative sector de patlaf takya de tarif kurise. Bhopal de ekta state level cooperative conference de kotha kurigina Shri Shah bra sarkar bra India laga history de sobse pohila bar ekta unified kodam luigina rural development, agriculture aro animal husbandry kan anya upar kotha kurise. Dai bra sob state kan kanun hisabi itu model adopt kurigina cooperative niyom chulawole karone banade central sarkar bra kam kuria upar kotha kurise. Shri Shah bra kuise ki itubara sector ki dubara zinda kuri dise aro itia huile cooperative banks kan short term agriculture finance barabi tangor hui jai ase.
Ko punarjivit karna, dairy kshetra ka badhava karna, utpadan ke kshetra mein sahakarita ko le jana, urban cooperative bank, district cooperative bank aur gramin banko ke sucharu vyavasthapan karna, ये सारा काम कैसे हो सकता है? सहकारिता मंत्रालय ने सबसे पहला काम किया प्राइमरी सोसाइटी, जो प्राइमरी एग्रीकल्चर सोसाइटी के नाम से जानी जाती है, इसके लिए एक मॉडल बायलॉज बनाए और मॉडल बायलॉज को सभी राज्य सरकारों को भेजा.
श्री शाबरा PSCS dangor huija kam upar bi kotha kurise kuntu itia huile 20 states upar de kam kuri ase aro idubara agriculture finance para dangor services di ase kuntu huile dawai bikri kuria aro pani pak kuria kan ase. Tai kuise gi pigeon organic aro export cooperative dwara kiti kam kuria kan tik tam bai aro payments kan nijor bank account de direct ahe. Commerce aro Industry Minister Piyush Goyal bara industry laga stakeholders kan ki sustainability chulawali aro dunia bara sabule ekta hobule mun uthaise. Aji Nai Delhi de Vibrant BuildCon 2025 lagu kuria de khota kuria homoi Union Minister bara stakeholders kan ki import kuria gi depend kuria kumti hobule clean aro green construction de mun diwole aro earthquake para bajawo paria aro modular infrastructure upar kam kuriwole kuise. Minister bara aro construction ecosystem de India Global Capability Centers takya bara make in India under the domestic manufacturing mane nijor desh de panna takutwar huija dikhi ase.
Each one of us has to contribute to Viksit Bharat 2047, and to help realize these dreams we have to adopt the best practice. We have to be sustainable, achieve net zero targets. We have to be energy efficient. We have to reduce pollution levels, focus on clean cities, clean environment, renewable energy in our buildings, earthquake proof construction. We have to build marvels in India.
Vibrant BuildCon 2025 huile India de sabse dangor building material aro construction expo ase kundu de domestic visitors 50,000 barabishi aro Nai Delhi de Yashobhoomi Convention Center de 700 international Karitar Takishe. Youth Affairs or Sports Laga Union Minister Dr. Mansukh Mandavia Bara Aji Jawan Manukhangi developed India Banawale Karone Dr. Bhim Rao Ambedkar Laka Equality, Nyai, Aro Fraternity Laga Sapna Bara Hikigina Jolawale Bindi Kurishe. Idu Dr. Mandavia Huile Ministry of Youth Affairs and Sports Bara Jorkar Kuria J. Bhim Yatra Shuru Naha Agede Patna De Historic Kandi Medan De My Bharat De Jawan Manu Aro Volunteers Kan Logode Kota Kuri Takishe, Tai Kusheki, Idu Desh Laga Jawan, Kanbara, Indian Constitution Laga Atmage, Maniwule, Aro, Man, Kuriwule, Lage, Kushe.
देश के युवा इस कॉन्स्टिट्यूशन के रास्ते पे आगे बढ़ के संविधान को सम्मान करते हुए विकसित भारत के लक्ष्य को साकार करे इस दिशा में आज का अवसर एक प्रेरणा का अवसर है
Dr. Mandavia Bra Jawan Manukhangi, Prime Minister Narendra Modi Bra Lal Kila Fort Bara Kota Kuria Nishna Panch Pran Ke Falo Kuriwale Kushe Tai Kushe Ki Idu Bara Viksit Parat Lagar Rasta Dikhai Union Minister Bara Kushe Ki Indian Citizens Majode Amikan Lagar Roots Ke Karf Takigina Mil Milapde Age Jawale Aro Nation First Laga Atma Takigina Duty Aro Zimidari Lowole Torkari Ase Kushe Idu Akashwani Kohima Bra Dia Kobrohoniase, Kobrojulti Bawale Karone, Amikan Laga, X Handle AIR News Alerts Aro, AIR _ Kohima De Follow Kuribi. Apnikan Bara Idu Kobro News On Air App Aro YouTube Channel AIR News Kohima Bi Parabi Hunibo Paribo. Welcome back. Apnikan Sam Laga Kobrohoniase. Holy Week shuru hui kina dunia pura de Christians khan aji Palm Sunday maniase kundubra jishu Jerusalem de kushi bara ahya manai Nagaland pura de bishi church khan bara special Palm Sunday services luyase aro itu logode biswasi khan Palm Sunday procession aro samaj de shanti aro mil milap takiole karone prarthana khan kurikina maniase Iki Homoide, Chief Minister Nipirio Aro Deputy Chief Minister Y. Patan Bra State Laga Manukhangi Ashirvat Takya Sunday Junaishe Holy Week Shuru Hade Shri Rio Bra Jishu Laka Muram Bra Amikhangi Hikawule Tai Laka Example Bra Rasta Dikawule Aro Amikhan Laga Munde Umit Purpose Aro Shanti Diwale Laga Aka Rakya Junaishe Itu Logode Shri Patan Bra Christ Laga Moram Aro Numruta Hua Aro Isor Laga Icha Manya Nyombra Amikan Laga Mun Putli Kuriwali Laga Umit Rakishe Deputy Chief Minister Bra Aro Itu Laga Din Bra Amikan Laga Vishwas Takutbar Hobule Aro Isor Laga Icha Hisab Daya Takya Maaf Kuria Aro Moram De Takiwale Junaishe Zingiki Pilimi Doyang Union TPDU Bra Joakali Wukha De Doyang Nuti Kinare Chintong Ije Tsitsiye de Taikan Laga, 25th anniversary Manigina, Ekta Shandar Community Fishing Laga, Event Lushe. Itu Tangor Din Manyahuile, Woka Laga, Tsingiki Pusti, Aruzenipoto District Laga, Pilimi Pusti Laga, Masturia Community Laga, Nyom, Kundu, Ekta Century Bara Upper, Chuligina, Aya Tradition Ekta Se. Itu Manihuile Karone, Chorkar Kuriade, Sal 2000 de officially shuru hade itu twitter community majude masturia tradition pachaigina rakiwuli aro brotherhood uthawule de tbdu bara torkari kam kurishe itu afsar ge special guest nishna shobadigina secretary of the nagaland government register class 1 contractor union abel p shohe bara tbdu laga leadership bara itu community laga masturia nyum Pachaigina Rakyade, Mundigina Kam Kuria Karone, Tarif Kurishe. Taibara Aro, Itu Tradition Laga Milai Dia Nature, Kuntubara, Twitter Busti Majodihi, Nahuikina, Osorti Takya Communities Majodibi, Dosti, Mil Milab Aro, Churikina Takiuli, Nyum Utaidia Oper, Kota Kurishe. Aro, President Draupadi Murmu Bara, Dr. B.R. Ambedkar Laga Janam Din, Laga Age. Someday, citizens can get greet Kurishe. Ekta Sandeshde, President Bra Kushegi, Tai Laga, মন উঠাই দিয়া জীৱন দে বাবা চাহেব পৰা দেশ বেছি দুখ লুক পাই কিনা তাই নিজৰ লগা পেহচান বনাই কিনা তাই লগা আনুকা কামিয়াবি পৰা দুনিয়া পুৰা দি ৰিচপেক্ট কামাইছে। প্ৰেচিডেণ্ট পৰা বাবা চাহেব কে একটা টঙৰ কাবিলিয়াত থকা মানুহ আৰু বেছি পাৰ্চনেলিটি থকা মানুহ আছে কৈছে। আৰু তাই হলে একটা ইকনমিষ্ট, এডুকেশ্যনিষ্ট, জুৰিষ্ট আৰু একটা টঙৰ স্পেচিয়েল ছচিয়েল ৰিফৰ্মাৰ থাকিছে কৈছে। তাই কৈছে কি বাবা চাহেব হলে ইকুৱালিটেৰিয়ান সমাজ কি তখৰা বৰা ছাপোৰ্ট কৰা মানুহ একটা থাকিছে আৰু জীৱন পুৰা মাইকী আৰু টুকপা ক্লাছেছ খান লগা ইকনমিক আৰু ছচিয়েল হাক কাৰণে লৰাই কৰিছে। প্ৰেচিডেণ্ট মুৰ্মু বৰা কৈছে কি বাবা চাহেব বৰা সমাজতে বদলাভ আনিবলৈ আৰু টুকপা খানকে অধিকাৰী দিবলৈ কাৰণে এডুকেশ্যন একটা তৰকাৰী হাতিয়াৰ নিচিনা ভাবিছে। প্ৰেচিডেণ্ট বৰা আৰু কৈছে কি কিছুমান ৰাস্তা দে তাই বৰা কাম কৰা বৰা আহিয়া জেনেৰেশ্যন খান ৰখি কিনা শিকিব। আৰু কুপাৰচিছে দুবাৰ হেডলাইনছ জনাই দি আছে। ইউনিয়ন মিনিষ্টাৰ নীতিন গাডকাৰীৰ পৰা কৈছে কি চৰকাৰ পৰা আহিয়া দুই চাল দে হাইৱে ডেভেলপমেণ্ট কাৰণে আৰু বিশুৱালা নৰ্থ ইষ্টে মন দি কিনা কাম কৰিবলৈ 10 লাখ কৰ ইনভেষ্ট কৰিবলৈ আছে। ইউনিয়ন হোম আৰু কোঅপাৰেটিভ মিনিষ্টাৰ অমিত শ্বাহ পৰা ইণ্ডিয়া লাকা কোঅপাৰেটিভ চেক্টৰ দি তামোৰ পাতলাভ তাকিয়া তাৰিফ কৰিছে। কমাৰ্চ আৰু ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ পীয়ুষ গোয়েল পৰা ইণ্ডাষ্ট্ৰি লাকা ষ্টেক হোল্ডাৰ্ছ কি ছাষ্টেইনেবিলিটি তোলাবলৈ আৰু গ্ল'বেল বেঞ্চমাৰ্ক ৰাখিবলৈ মন উঠাইছে। আৰু ইউনিয়ন মিনিষ্টাৰ মনসুখ মাণ্ডাভিয়া পৰা জৱান খানকে ভীম ৰাও আম্বেদকাৰ লগা স্থাপনা পৰা শিকিবলৈ কৈছে। আৰু আজি ৰাতি লগা নাগামিজ খবৰ ইমান টি চিজ হৈ আছে। শুনি থাকিবি আহিয়াকালি পূজাৰ 7:25 নাগামিজ খবৰ আনি দিব।